এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 78 বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ পৰিয়ালে আগবঢ়োৱা আলোকচিত্ৰ আনুষ্ঠানিকভাৱে অনাৱৰণ কৰে। অষ্ট সপ্ততিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবা শীৰ্ষক সংগীতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট সংগীত দিলীপ শৰ্মাৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডলিন বাদন আৰু ৰঙিয়াৰ সমন্বয় কলাক্ষেত্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠবৰ্ষৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হয়। আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰা ডঃ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ শীৰ্ষ গীত দুটিৰ লিৰিকেল ভিডিঅ' আজি মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ আকাশবাণী গুৱাহাটী বুলিলেই বহু নষ্টালজিয়া ভাহি আহে বুলি অৱগত কৰিছে। আকাশবাণী গুৱাহাটী এটা আৱেগৰ নাম বুলি উল্লেখ কৰি ডঃ শৰ্মাই শৈশৱ আৰু কৈশোৰৰ বহু স্মৃতি জড়িত হৈ আছে বুলি প্ৰকাশ কৰে। ৰাজ্যত 2024-25 খাৰিফ বিপণন বৰ্ষত বৰ্তমানলৈকে অভিলেখ পৰিমাণৰ 6,97,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত 122% অধিক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই কৃতিত্বই কৃষকসকলক বজাৰৰ সৈতে সংযুক্ত কৰা আৰু তেওঁলোকে ন্যূনতম সমৰ্থন মূল্য লাভ কৰাটো সুনিশ্চিত কৰাৰ প্ৰতি ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে ধান ক্ৰয় প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। গোলাঘাট ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কনভয়ক লক্ষ্য কৰি প্লাষ্টিকৰ বটল নিক্ষেপ কৰা ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসহ 6 লোকক আটক কৰিছে। আটক কৰাসকলৰ ভিতৰত গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক পল্লৱ চেতিয়া আৰু ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদকৰ পুত্ৰ ৰাহুল ফুকন আছে। বিজেপিয়ে এই ঘটনাক গৰিহণা দি আজি ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটৰ বিধায়ক বিশ্বজিৎ ফুকনে জৰুৰীকালীন অৱস্থা আৰু 1983 চনৰ নিৰ্বাচনৰ উদাহৰণ দি এই কাৰ্যক কংগ্ৰেছৰ বিঘটনকামী ৰাজনীতি বুলি অভিহিত কৰে। কংগ্ৰেছে অৱশ্যে এই অভিযোগ খণ্ডন কৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে এই ঘটনাৰ এঘণ্টা পূৰ্বেই গৰু চুৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত যুৱ কংগ্ৰেছৰ 4গৰাকী সদস্যক অবৈধভাৱে আটক কৰা বুলি দাবী কৰে। তেওঁ লগতে ঘটনাস্থলীত উপস্থিত নথকা লোকে কেনেকৈ বটল দলিয়াব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যত নিষিদ্ধ গোমাংস বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যৰ কেইবাখনো জিলাত আজি এই সন্দৰ্ভত আৰক্ষী, জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগে অভিযান চলায়। কামৰূপ মহানগৰ আৰক্ষীয়ে আজি জিলাখনৰ 6 মাইল, হাতগাঁও, হাতীগড় কেইবাটাও স্থানত অভিযান চলাই নিষিদ্ধ গোমাংস জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিছে। জালুকবাৰী আৰক্ষীয়ে ভৰলুমুখ আৰু আদাবাৰীত অভিযান চলাই যথেষ্ট পৰিমাণৰ গোমাংস জব্দ কৰি ইয়াৰ সৈতে জড়িত 4 লোকক আটক কৰে। একেদৰে কামৰূপ আৰক্ষীয়ে বকো, ছয়গাঁও আৰু ৰঙিয়াৰ 17 হোটেলত অভিযান চলাই ভোজন পৰিমাণৰ গোমাংস জব্দ কৰে। আৰক্ষী ঘটনা সংক্ৰান্তত 17 লোকক আটক কৰে। বৰপেটা আৰক্ষীয়েও জিলাখনৰ 4 হোটেলত অভিযান চলাই ভোজন পৰিমাণৰ নিষিদ্ধ গোমাংস জব্দ কৰে। আইন উলংঘা কৰি গোমাংস বিক্ৰী চলাই থকা এই 4 হোটেলৰ পৰা আইন ভংগৰ অভিযোগত বৰপেটা আৰক্ষীয়ে 4 লোকক আটক কৰে। হোটেলকেইখনৰ বিৰুদ্ধে অসম পশুধন সংৰক্ষণ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। শিৱসাগৰত আজি 2 হোটেলত শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে অভিযান চলাই কেইবা কিলোগ্ৰাম সন্দেহজনক গোমাংস জব্দ কৰে। হোটেল দুখনৰ স্বত্বাধিকাৰী 2 আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে। ইয়াৰ উপৰি কোকৰাঝাৰ, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাতো আজি আৰক্ষী প্ৰশাসনে গোমাংস বিৰোধী অভিযান চলায়। ৰাজ্যৰ ছপা উদ্যোগৰ অগ্ৰণী ব্যক্তি শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ আজি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।